ओडिया आकाशवाणी বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমত কেইবাখনো নতুন ৰেলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰেন্সমিটাৰটো আজি মুকলি কৰে। যোৱা 3 দিনত বহুবাৰ পৰীক্ষা নিৰীক্ষাৰ অন্তত বন্দে ভাৰত ৰেলগাড়ীয়ে ঘণ্টাত 180 কিলোমিটাৰ গতিবেগ ল'বলৈ সমৰ্থ হৈছে। আৰু ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি আৰম্ভ হোৱা নিৰ্ণায়ক খেলখনৰ প্ৰথম দিনটোত ভাৰতে 185 ৰাণতে প্ৰথম ইনিংছ সামৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় 1700টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰীসকলক বাসগৃহৰ চাবি প্ৰদান কৰে। শ্ৰীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা বতৰাত মিলিত হোৱাৰ লগতে বাসগৃহসমূহ পৰিদৰ্শনো কৰে। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনৰ্বাস প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হ'ল। বস্তি এলেকাত বাস কৰা লোকসকলক প্ৰয়োজনীয় সা সুবিধাসহ জীৱন ধাৰণৰ বাবে উন্নত আৰু স্বাস্থ্যসন্মত বাতাবৰণ প্ৰদান কৰাই এই প্ৰকল্পৰ মূল উদ্দেশ্য। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে নৰ্জী নগৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ আৰু সৰোজিনী নগৰৰ সাধাৰণ পুলৰ টাইপ 2 আৱাস পুনৰ উন্নয়ন প্ৰকল্পও উদ্বোধন কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে দ্বাৰকা নগৰত প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সংহত কাৰ্যালয়ো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষ 3টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ পূব দিল্লীৰ সুৰজমল বিহাৰত থকা পূব চৌহদ আৰু দ্বাৰকাৰ পশ্চিম চৌহদত 1টাকৈ শৈক্ষিক খণ্ডৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নজফগড়ৰ ৰোশনপুৰত বীৰ সাৱৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে। আজিৰ এই প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2025 বৰ্ষটো হৈছে বিশ্বত ভাৰতৰ স্থিতি শক্তিশালী প্ৰতিপন্ন কৰাৰ বছৰ। ভাৰত বৰ্তমান ৰাজনৈতিক আৰু অৰ্থনৈতিক স্থিৰতাৰো প্ৰতীক হৈ পৰিছে বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও গুৱাহাটী যাত্ৰীবাহী ৰেল আৰু তিনিচুকীয়া নাহৰলগুণ এক্সপ্ৰেছ এই 3খন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন পথ উৰণ সেতু ৰাইজৰ সেৱাত উচৰ্গা কৰে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰেন্সমিটাৰটো মুকলি কৰে। এই অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড় আৰু কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে পূৰ্বৰ লুক ইষ্ট পলিচিক এক্ট ইষ্ট পলিচিলৈ পৰিৱৰ্তন কৰিছে। কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বাজেটত অতিৰিক্ত ধন আবণ্টন দিছে। প্ৰসংগক্ৰমে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰাৰ কথাও উল্লেখ কৰে। 10 কিলোৱাট শক্তিসম্পন্ন আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন FM ট্ৰেন্সমিটাৰটো মুকলি কৰি শ্ৰীবৈষ্ণৱে কয় যে এই কেন্দ্ৰটোৱে BTRৰ জনসাধাৰণৰ বহুদিনীয়া সপোন পূৰণ কৰিলে। এতিয়াৰে পৰা FM বেণ্ডৰ 102 MHz আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰটোৱে অনুষ্ঠান প্ৰচাৰ কৰিব আৰু এই কেন্দ্ৰটোৰ প্ৰচাৰণে পশ্চিম অসমৰ ধুবুৰী, বঙাইগাঁও আৰু চিৰাং জিলাৰ শ্ৰোতাক সামৰি ল'ব। আজিৰ এই একেটা ভ্ৰমণতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ জাগীৰোডৰ অৰ্ধপৰিবাহী গোটটো পৰিদৰ্শন কৰে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰযুক্তিগত বিপ্লৱে দেশক বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। তেওঁ কয় যে ভাৰত বিশ্বব্যাপী উৎপাদনৰ কেন্দ্ৰ হ'বলৈ গৈ আছে। জাগীৰোডস্থিত টাটা অৰ্ধপৰিবাহী গোটৰ পৰা এই বছৰৰ শেষৰ ফালে অৰ্ধপৰিবাহী উৎপাদন আৰম্ভ হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়া পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া অহা দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই পৰ্যায়ত বাংলাদেশত আবদ্ধ হৈ থকা 95 গৰাকী ভাৰতীয় আৰু ভাৰতত আবদ্ধ হৈ থকা 90 গৰাকী বাংলাদেশী মাছমৰীয়াক মুকলি কৰি দিয়া হ'ব। মন্ত্ৰালয়ে কালি প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি 95 গৰাকী ভাৰতীয় মাছমৰীয়াক ইতিমধ্যে বাংলাদেশ উপকূলৰক্ষী বাহিনীক গতাই দিয়াৰ বিনিময়ত বাংলাদেশী মাছমৰীয়াসকলক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ পৰা গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বাংলাদেশত আবদ্ধ হৈ থকা 6খন ভাৰতীয় মাছমৰীয়া নাও আৰু ভাৰতত আবদ্ধ হৈ থকা বাংলাদেশৰ 2খন নাও পৰস্পৰক গতাই দিয়া হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
বিগত 3 দিনত কেইবাবাৰো কৰা পৰীক্ষা নিৰীক্ষাৰ অন্তত বন্দে ভাৰত ৰেলগাড়ীৰ গতিবেগ ঘণ্টাত 180 কিলোমিটাৰলৈ বৃদ্ধি পাইছে। বন্দে ভাৰত ৰেলগাড়ীসমূহ স্বয়ংচালিত দুৱাৰ, অত্যাধুনিক সা সুবিধাযুক্ত ডবা আদিৰে বিমানৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভাৰত ৰেলগাড়ীখনৰ কোটা সংমণ্ডলত কৰা সফল পৰীক্ষণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে 136খন বন্দে ভাৰত ৰেলগাড়ী যোগে ৰেল যাত্ৰীসকলে বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা লাভ কৰিছে। ভাৰতীয় ৰেলৱে মহাকুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্ৰযুক্তিগত এটা নতুন উপায় প্ৰৱৰ্তন কৰিছে। ইয়াৰ অংশ হিচাপে ৰেলৱেৰ কৰ্মচাৰীসকলে কিউআৰ কোড থকা সেউজীয়া জেকেট পৰিধান কৰিব। এই কোড স্কেন কৰি তেওঁলোকে ডিজিটেল মাধ্যমত টিকট বুক কৰি সময় ৰাহি কৰিব পাৰিব। এই উপায়েৰে মহাকুম্ভৰ সময়ছোৱাত প্ৰয়াগৰাজ দৰ্শন কৰিবলৈ বিচৰা লাখ লাখ দৰ্শনাৰ্থীৰ টিকট বুকিং প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ ভাৰতীয় ৰেলৱে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কিউআৰ কোডযুক্ত সেউজীয়া জেকেট পৰিধান কৰা ৰেলৱেৰ কৰ্মচাৰীসকল ৰেল ষ্টেচনৰ মুখ্য স্থানসমূহত সাজু হৈ থাকিব যাতে দৰ্শনাৰ্থীসকলে সহজে তেওঁলোকৰ টিকট বুক কৰিব পাৰে। ভ্ৰমণ অভিজ্ঞতা সমৃদ্ধ কৰিবলৈ এই কিউআৰ কোডৰ জৰিয়তে দৰ্শনাৰ্থীসকললৈ অন্যান্য অত্যাৱশ্যকীয় সেৱাও আগবঢ়োৱা হ'ব। ডিজিটেল মহাকুম্ভৰ দৃষ্টিভংগীক ত্বৰান্বিত কৰিবলৈ আৰু দৰ্শনাৰ্থীসকলক অধিক সুবিধা প্ৰদান কৰিবলৈ ভাৰতীয় ৰেলৱে এটা টোল ফ্ৰী হেল্পলাইন নম্বৰ আৰু ৱেবছাইট তথা মহাকুম্ভমেলা এপো মুকলি কৰিছে। বলিভিয়াত সংঘটিত বনজুই প্ৰশমিত কৰিবলৈ ভাৰতে দেশখনলৈ মানৱীয় সাহায্য প্ৰদান কৰিছে। এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে অগ্নি নিৰ্বাপক বাহিনীৰ সামগ্ৰী, চিকিৎসা কিট, ঔষধ আৰু অন্যান্য উপযোগী সামগ্ৰী দেশখনলৈ পঠিওৱা হৈছে। এই সাহায্য সামগ্ৰীসমূহ বনজুইৰ ফলত দেশখনত সৃষ্টি হোৱা পৰিৱেশ সংকট আৰু স্বাস্থ্য সমস্যা সমাধানতো সহায়ক হ'ব। দেশৰ এগৰাকী অন্যতম সমাজ সংস্কাৰক সাবিত্ৰীবাই ফুলেৰ আজি জন্মবাৰ্ষিকী। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সাবিত্ৰীবাই ফুলেক মহিলা সবলীকৰণৰ হোতা বুলি অভিহিত কৰাৰ লগতে শিক্ষা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰখনৰ পথ প্ৰদৰ্শক বুলিও অভিহিত কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও সাবিত্ৰীবাই ফুলেৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোকপাত কৰি কয় যে মহিলাৰ বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰা সমাজ সংস্কাৰকগৰাকীয়ে সমাজৰ বঞ্চিত আৰু নিষ্পেষিতসকলৰ অধিকাৰৰ হকে যুঁজ দি গৈছে। মহাৰাষ্ট্ৰৰ ৰায়গড়ত মুম্বাই গোৱা ঘাইপথত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 4জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন 3জন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ বীৰ ৰেল ষ্টেচনৰ ওচৰৰ পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰবেগী যাত্ৰীবাহী গাড়ী এখনে খুন্দা মৰাৰ ফলত এই লোককেইজন হতাহত হয়। দুৰ্ঘটনাটোত 3জন যাত্ৰীৰ থিতাতে মৃত্যুমুখত পৰাৰ বিপৰীতে আন এজনে চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱায়। আহত যাত্ৰীসকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। ক্ৰিকেট। ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি আৰম্ভ হোৱা নিৰ্ণায়ক খেলখনৰ প্ৰথম দিনটোত ভাৰতে 185 ৰাণতে প্ৰথম ইনিংছ সামৰে। এই শৃংখলাৰ 5ম তথা অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ হৈ স্কট বলেণ্ডে 4টা উইকেট দখল কৰে। ভাৰতৰ হৈ ঋষভ পণ্টে 40 আৰু জাদেজাই 26 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত দিনটোৰ শেষলৈকে 1টা উইকেট হেৰুৱাই 9 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমত কেইবাখনো নতুন ৰেলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আজি মুকলি কৰে। বিগত 3 দিনত কেইবাবাৰো কৰা পৰীক্ষা নিৰীক্ষাৰ অন্তত বন্দে ভাৰত ৰেলগাড়ীৰ গতিবেগ ঘণ্টাত 180 কিলোমিটাৰলৈ বৃদ্ধি পাইছে। আৰু ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ আজি আৰম্ভ হোৱা নিৰ্ণায়ক খেলখনৰ প্ৰথম দিনটোত ভাৰতে 185 ৰাণতে প্ৰথম ইনিংছ সামৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।